আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সংহত টাৰ্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টাৰ্মিনেলে অসমৰ যাতায়াত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমানবন্দৰৰ প্ৰকল্পটোৰ নতুন ৰূপৰ আৰ্হি আৰু নতুন টাৰ্মিনেলত উপলব্ধ হ'বলগীয়া সুবিধাসমূহৰ পৰ্যালোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰকাশ কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা 4:30, ইফতাৰৰ সময় আবেলি 5:25, মৰিগাঁও আৰু জাগিৰোডৰ বাবে চেহেৰীৰ সময় পুৱা 4:27, ইফতাৰৰ সময় আবেলি 5:22, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা 4:26 আৰু ইফতাৰৰ সময় আবেলি 5:21 ধাৰ্য কৰা হয়। এইবেলি ধাৰ্য কৰা ফিত্ৰাৰ পৰিমাণ হ'ল 1633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান মাহ উপলক্ষে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। 9 দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। 11 আৰু 12 মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। 13 পৰা 20 মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম কাজ স্থগিত থাকিব। 21, 24 আৰু 25 মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব আৰু 25 মাৰ্চত অসম বিধানসভাৰ এইবাৰৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হ'ব। উল্লেখযোগ্য যে যোৱা 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণেৰে এই অধিৱেশন আৰম্ভ হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা দিনত প্ৰতি নিশা 9:15ৰ পৰা 10 মিনিটৰ বাবে বিধানসভাত আজিৰ দিনটো শীৰ্ষক কাৰ্যসূচী প্ৰচাৰ কৰিব। ইয়াৰ উপৰি 10 মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব। নগাঁও জিলাৰ বেবেজিয়াৰ জুৰিয়া নামঘৰৰ সমীপৰ মুকলি পথাৰৰ প্ৰাকৃতিক পৰিৱেশত কালিৰে পৰা যান্ত্ৰিক শব্দ আৰু পোহৰবিহীনভাৱে দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক ৰোড ঘাই বেবেজিয়াৰ নাট মহোৎসৱ অনুষ্ঠিত হৈছে। বিশিষ্ট শিল্পী প্ৰদ্যুম্ন গোস্বামীৰ এই মহোৎসৱৰ পতাকা উত্তোলন কৰে আৰু নাট্যকাৰ মৃণাল বৰাই নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই সৃষ্টি কৰা বিৰল নাট্যধাৰাৰ অনুকৰণত আয়োজিত এই নাট্য মহোৎসৱৰ প্ৰথম দিনা কালি ধিঙৰ প্ৰয়াস নাট্যগোষ্ঠীয়ে ধৰ ঝাৰুধৰ ভাই, যোৰহাটৰ শব্দই জাপন উদযাপন, মঙলদৈৰ জেংৰাই অসম নাট্যদলে চনপৰা বৃন্দাবন, নগাঁৱৰ চন্দ্ৰজ্যোতি সংঘই ভণ্টিৰ হাঁহি নাট মঞ্চস্থ কৰে। আজিও বিভিন্ন নাট্যগোষ্ঠীৰ কেইবাখনো নাট মঞ্চস্থ হোৱাৰ কথা। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দেশৰ কথা দেশৰ গান শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চাইবাৰ অপৰাধ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষক পিংকি দাসে। ইয়াৰ পাছতেই জ্যেষ্ঠ সংগীত শিল্পী জে পি দাস আৰু দুৰ্গাময়ী বৰাই গীত পৰিৱেশন কৰিব। সন্ধিয়া 6:05ৰ পৰা নিশা 8 বজালৈ এই অনুষ্ঠান কেন্দ্ৰৰ মহাবাহু শাখা আৰু ইয়াৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ মাজতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10 বাতৰি প্ৰচাৰিত হ'ব। আজি সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাৰ প্ৰচাৰ অৱশ্যে বন্ধ থাকিব। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰিব আৰু মঙলবাৰে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। পৰাজিত দলটো বুধবাৰে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ গীতানগৰৰ মাদাৰ টেৰেছা পথ নিবাসী গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা মদন চন্দ্ৰ তালুকদাৰৰ কালি হৃদজনিত ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 88 বছৰ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।